এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 20 ডিচেম্বৰত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উন্মোচন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰঝাৰ বিমানবন্দৰ ভ্ৰমণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা সদৰি কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰঝাৰ বিমানবন্দৰৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ যাব আৰু দলীয় কৰ্মীসকলৰ সৈতে তাত কিছু সময় কটাব। তেওঁ কয় যে 21 ডিচেম্বৰত পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীস্থিত নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25-30গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। তেওঁ লগতে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত বৰাকত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু 860গৰাকী শ্বহীদলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিব। তাৰ পিছত প্ৰধানমন্ত্ৰী ডিব্ৰুগড়লৈ যাব। তাত তেওঁ নামৰূপৰ এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু স্থানীয় বিধায়ক তৰংগ গগৈয়ে আজি প্ৰধানমন্ত্ৰী নামৰূপৰ সভাস্থলী পৰিদৰ্শন কৰি কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীদ্বয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰটোৰ প্ৰথমটো শুনানি গ্ৰহণ কৰা হয়। শুনানিৰ সময়ত গোচৰটোৰ অভিযুক্ত শ্যামকৰ মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বাক্সাৰ নিকাশী কাৰাগাৰৰ পৰা আৰু অমৃত প্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামীক হাফলং উপ কাৰাগাৰৰ পৰা আদালতৰ সৈতে সংযুক্ত কৰা হয়। আদালতে গোচৰটোৰ পৰৱৰ্তী বিচাৰ প্ৰক্ৰিয়াৰ বাবে কামৰূপ মহানগৰ জিলা আৰু ছেছন আদালতলৈ প্ৰেৰণ কৰে। আদালতে অভিযুক্তসকলক পৰৱৰ্তী শুনানিৰ বাবে 22 ডিচেম্বৰত আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ পাছত সাংবাদিকৰ আগত কেইবাটাও বিষয় সন্দৰ্ভত মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আৰক্ষী আদালতত দাখিল কৰা অভিযোগনামা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তদন্তকাৰী গোটে আদালতত দাখিল কৰা অভিযোগনামাখনক একাংশ লোকে সমালোচনা কৰি তদন্ত প্ৰক্ৰিয়াটোত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। আৰক্ষীৰ তদন্ত সন্দৰ্ভত তেওঁ এইদৰে কয়।
ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ, ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ। ছিংগাপুৰৰ কোনো পুলিচ অসমত আহি ইনকোৱাৰী কৰা নাই যে জুবিনৰ বিহুৰ ফাংচনৰ টকা কোনে খালে। ছিংগাপুৰৰ পুলিচটো ইয়াত অহা নাই, গতিকে আমাৰ পুলিচ কিন্তু ছিংগাপুৰত গৈছে, গতিকে তদন্তটো কাৰ ভাল হ'ব? ভাৰতৰ আদালত সৰ্বোচ্চ, ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ তলত নহয়, গতিকে আমাৰ ন্যায় প্ৰক্ৰিয়া বেলেগ, ছিংগাপুৰৰ ন্যায় প্ৰক্ৰিয়া বেলেগ। সেইকাৰণে মোৰ সম্পূৰ্ণ আদালতৰ ওপৰত বিশ্বাস আছে, ভাৰতৰ আদালতে ন্যায় দিব আৰু ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ অধীনত নহয়।
ইফালে অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি জনতাৰ শিল্পী জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ বাবে ৰাজ্যসভাত দাবী উত্থাপন কৰে। অসম আৰক্ষীত খালী হৈ থকা 2350টা পদ পূৰণ কৰাৰ বাবে বিভাগটোৱে বিজ্ঞাপন প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি 48টা উপ পৰিদৰ্শক, 39টা সহকাৰী কাৰাধ্যক্ষ, 1052টা কনিষ্ঠবলকে ধৰি বিভিন্ন পৰ্যায়ৰ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে 22 ডিচেম্বৰত স্বাস্থ্য বিভাগৰ চাকৰি নিযুক্তি পত্ৰ আৰু 23 ডিচেম্বৰত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। একেদৰে 15 জানুৱাৰীৰ আশে পাশে ADRAৰ তৃতীয় বৰ্গৰ আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত অন্য বিভাগীয় চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ NCTEৰ পৰা সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ অধীনত 2026-27 শিক্ষাবৰ্ষৰ বাবে 4 বছৰীয়া BA BED আৰু BSc BED পাঠ্যক্ৰমৰ বাবে স্বীকৃতি লাভ কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে NCTEৰ এই সিদ্ধান্তই ৰাজ্যত গুণগত শিক্ষক শিক্ষাৰ পথ প্ৰশস্ত কৰিব আৰু ভৱিষ্যতৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সবল কৰি তুলিব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল কাইলৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 2-1 ফলাফলত আগবাঢ়ি আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।